হাতি বিয়লিৰ আঞ্চলিক বাতৰি পঢ়িছো ঋতুপৰ্ণ বৰাই। অষ্টমত লোকসভাৰ প্ৰথমখন অধিৱেশন আজি আৰম্ভ হৈছে। অধিৱেশনৰ পূৰ্বে ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে অস্থায়ী অধ্যক্ষ ভাৰতীহৰি মাস্তৱক শপতবাক্য পাঠ কৰোৱায়। অধিৱেশনত প্ৰথমে নৱনিৰ্বাচিত সদস্যসকলক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথমে সদনৰ সদস্য হিচাপে শপত গ্ৰহণ কৰে। অস্থায়ী অধ্যক্ষ ভাৰতীহৰি মাস্তৱে শ্ৰীমোদীক শপতবাক্য পাঠ কৰোৱায়। ইয়াৰ পাছত স্থায়ী অধ্যক্ষ নিৰ্বাচন নোহোৱা পৰ্যন্ত শ্ৰীমাস্তৱক সহায় কৰিবলৈ নিযুক্তি দি অধ্যক্ষ পেনেলৰ শপত গ্ৰহণ কৰোৱা হয়। বিজেপিৰ সাংসদ ৰাধামোহন সিং আৰু ফগ্গন সিং কুলাস্তে অধ্যক্ষ পেনেলৰ সদস্য হিচাপে শপত গ্ৰহণ কৰে। অৱশ্যে কংগ্ৰেছৰ সাংসদ কে সুৰেশ, ডি এম কেৰ সাংসদ পি এল বালু আৰু তৃণমূল কংগ্ৰেছৰ সুদীপ বন্দ্যোপাধ্যায়ে পেনেলৰ সদস্য হিচাপে শপত লোৱাৰ পৰা বিৰত থাকে। ইয়াৰ পাছতে কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ, ৰাজনাথ সিং, শিৱৰাজ সিং চৌহান, নীতিন গাডকাৰীকে ধৰি অন্যান্য মন্ত্ৰীসকলে লোকসভাৰ সদস্য হিচাপে শপত গ্ৰহণ কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমীয়া ভাষাত আৰু কে ৰামমোহন নাইডুৱে তেলেগু ভাষাত শপত গ্ৰহণ কৰে। কেন্দ্ৰীয় মন্ত্ৰীদ্বয় এইচ পি কুমাৰস্বামী আৰু প্ৰহ্লাদ যোশীয়ে অসমীয়া ভাষাত শপত গ্ৰহণ কৰাৰ বিপৰীতে ধৰ্মীয় কৌশল আৰু জুৱেল আৰণে উৰিয়া ভাষাত শপত গ্ৰহণ কৰে। আজি সদনৰ অধিকাংশ মন্ত্ৰীয়ে আঞ্চলিক ভাষাত শপত গ্ৰহণ কৰাটো আছিল গুৰুত্বপূৰ্ণ দিশ। ইপিনে কেন্দ্ৰীয় মুখ্যমন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ শপত গ্ৰহণৰ সময়ত বিজেপি দলৰ সদস্যসকলে চিকিৎসা বিজ্ঞানৰ প্ৰৱেশ পৰীক্ষাত হোৱা ত্ৰুটি সন্দৰ্ভত শ্লোগান দি হুলস্থূলীয় পৰিৱেশৰ সৃষ্টি কৰে। তদনুসৰি লোকসভাৰ নতুন অধ্যক্ষ নিৰ্বাচন হোৱাৰ লগতে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে অহা বৃহস্পতিবাৰে সংসদৰ দুয়োখন সদনৰে দ্বিতীয় বৈঠকত ভাষণ দিব। সেইদিনাই ৰাজ্যসভাৰ অধিৱেশনৰ আৰম্ভ হ'ব। আনহাতে তিনিদিনীয়া সংসদৰ অধিৱেশনৰ সামৰণি পৰিব। ইপিনে আজি লোকসভাৰ অধিৱেশনৰ প্ৰথম দিনাই বিৰোধী দলৰ সদস্যসকলে সংবিধানৰ প্ৰতিলিপি লৈ সংসদ ভৱনৰ চৌহদত প্ৰতিবাদ সাব্যস্ত কৰে। কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, সংসদীয় দলৰ সভানেত্ৰী ছোনিয়া গান্ধী, ৰাহুল গান্ধী, সমাজবাদী পাৰ্টীৰ অখিলেশ যাদৱ, তৃণমূল কংগ্ৰেছৰ সাংসদ কল্যাণ বেনাৰ্জীকে ধৰি কেইবাগৰাকী সদস্যই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে। দেশৰ জনসাধাৰণৰ কল্যাণৰ লক্ষ্যৰে সংবিধানৰ পৰিসৰৰ ভিতৰত থাকি আৰু সমতাৰ দ্বাৰা অগ্ৰসৰ হৈ বিকশিত ভাৰত নিৰ্মাণৰ বাবে চৰকাৰে সংকল্প লৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মন্তব্য কৰিছে। অসমত লোকসভাৰ প্ৰথম অধিৱেশন আজি বিকশিত ভাৰত নিৰ্মাণৰ প্ৰতিশ্ৰুতিৰ সৈতে আৰম্ভ হৈছে। তেওঁ কয় যে তেওঁ চৰকাৰে দেশৰ সেৱা কৰিবলৈ আৰু জনসাধাৰণৰ আশা আকাংক্ষা পূৰণ কৰিবলৈ পূৰ্ণগতিক প্ৰয়াস চলাব। অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে সংসদৰ বাহিৰৰ সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰি শ্ৰীমোদীয়ে নৱনিৰ্বাচিত সকলো সাংসদক অভিনন্দন জ্ঞাপন কৰে। তেওঁ কয় যে চৰকাৰ চলাবলৈ সংখ্যাগৰিষ্ঠতাৰ প্ৰয়োজন, কিন্তু দেশ চলাবলৈ দেশৰ সহমতৰ অতি প্ৰয়োজন। প্ৰধানমন্ত্ৰীয়ে কয় যে স্বাধীনতা লাভ কৰাৰ পাছত প্ৰথমবাৰৰ বাবে লোকসভাৰ সাংসদসকলৰ শপতগ্ৰহণ কাৰ্যসূচী নতুন সংসদ ভৱনত অনুষ্ঠিত হৈছে। তেওঁ লগতে কয় যে বিশ্বৰ সকলোতকৈ বৃহৎ নিৰ্বাচন প্ৰক্ৰিয়া গৌৰৱময় ভাৱে সম্পন্ন হৈছে। তেওঁ কয় যে স্বাধীনতা লাভ কৰাৰ পাছত দ্বিতীয়বাৰ দেশৰ জনসাধাৰণে একেৰাহে তৃতীয়বাৰলৈ কোনো এখন চৰকাৰ দেশৰ সেৱা কৰিবলৈ সুবিধা দিছে। তেওঁ অষ্টাদশ লোকসভাৰ সাংসদসকলে জনসাধাৰণৰ আশা আকাংক্ষাসমূহ পূৰণ কৰিব বুলি আশা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে অষ্টাদশ লোকসভাত যুৱ সাংসদৰ সংখ্যা বৃদ্ধি হোৱাক লৈ আনন্দ প্ৰকাশ কৰে। বিৰোধীৰ ভূমিকাক লৈ প্ৰধানমন্ত্ৰীয়ে কয় যে গণতন্ত্ৰৰ মৰ্যাদা বজাই ৰাখি তেওঁলোকে বিৰোধীৰ ভূমিকা পালন কৰিব বুলি জনসাধাৰণে আশা কৰে। সাধাৰণ নাগৰিকৰ আশা পূৰণৰ বাবে প্ৰতিগৰাকী সাংসদে চেষ্টা অব্যাহত ৰাখিব বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে দৃঢ়তাৰে প্ৰকাশ কৰে। মৰিগাঁও জিলাৰ বাগিৰোডা সিংখনত আজি জিলা প্ৰশাসনে চৰকাৰী ভূমি দখলমুক্ত কৰাৰ বাবে অভিযান চলায়। দখল কৰিবলৈ লোকসকলৰ অধিকাংশ প্ৰশাসনৰ আন্দোলনৰ প্ৰতি সঁহাৰি জনাই স্বেচ্ছাই নিজৰ সা সামগ্ৰী লৈ অঞ্চলটো খালী কৰিছে। ফলত প্ৰশাসনে উচ্ছেদৰ বাবে কোনো ধৰণৰ বাহিনী বা শক্তি প্ৰয়োগ কৰা নাই। উল্লেখযোগ্য যে এই অঞ্চলৰ ৰেল বিভাগৰ মাটিত অবৈধভাৱে বসবাস